নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল আজি পহিলা বহাগ। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত বছৰটোলৈ কুশল কামনাৰে সত্ৰ, নামঘৰ, মন্দিৰ, দৌল, দেৱালয়ত ভক্তৰ সমাগম। অসম সাহিত্য সভাৰ পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন। বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সম্ৰাট চৌধুৰীৰ শপত গ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন। ৰঙালী বিহুৰ আজি দ্বিতীয়টো দিন ৰাজ্যজুৰি মানুহ বিহু হিচাপে পালন কৰা হৈছে। ৰঙালীৰ পদূলিত অসমীয়া নৱবৰ্ষক আদৰি সকলোৱে আজি মা হালধিৰে গা ধুই বছৰটোৰ বাবে মংগল কামনা কৰে। নিজৰ লগতে পৰিয়াল তথা সমাজৰ কুশল কামনাৰ বাবে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দৌল, দেৱালয় আদিত বহু লোকৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰসমূহতো আজি পুৱাৰে পৰা নেদেখাজনৰ আশীষ লোৱাৰ বাবে বহু লোক সমবেত হৈছে। খানাপাৰা, গণেশগুৰি আৰু লতাশিলৰ গণেশ মন্দিৰ, শক্তিপীঠ কামাখ্যা ধাম, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহত বহু লোকে সেৱা জনাইছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল, পেঁপা, গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ লয়। পিঠা পনা জা জলপানেৰে অতিথি আপ্যায়ন কৰা হয়। বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। উজনি অসমৰ আটাইকেইখন জিলা আৰু নামনি অসমতো বিহু উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মৰিগাঁও জিলাতো অহা 18 এপ্ৰিলৰ পৰা 26 এপ্ৰিললৈ গোভা বহাগ বিহু পালনৰ প্ৰস্তুতি আৰম্ভ হৈছে। 14শ শতিকাতে গোভা ৰজাই প্ৰচলন কৰা এই বিহুৱে তিৱা জনগোষ্ঠী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তিৱা লোকাচাৰসমূহক জীয়াই ৰখাৰ লগতে সমন্বয় সাধনৰ বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গোভা বহাগ বিহু পালন সন্দৰ্ভত গোভা দেউৰজাৰ ৰাজদৰবাৰৰ সম্পাদক জোৰসিং বৰদলৈয়ে এইদৰে কয়।
গোভা দেউৰজা ৰাজ পৰিষদ আৰু গোভা দেউৰজা জোনবিল মেলা সমিতিৰ পৰা বাপতি শাহুন বহাগ বিহু আৰু গোভা বহাগ বিহুৰ লৈ অসমবাসী ৰাইজক আমি সাদৰ সম্ভাষণ জনাইছো যে বাপতি শাহুন বহাগ বিহুৰ পিছতে আমাৰ গোভা বহাগ বিহু আৰম্ভ হয় আৰু গোভা বহাগ বিহু 14শ শতিকাৰ পৰা আৰম্ভ হৈছিল। 14শ শতিকাত গোভা ৰজাই ৰাজ্য বিস্তাৰ কৰি আহি কুমাৰ খুঞ্জী বুলি কয় বৰ্তমান কুমাৰ কোচিত ৰাজধানী পাতিছিল আৰু তেতিয়াৰ পৰাই গোভা ৰজাই গোভা বহাগ বিহু পাতি আহিছে। সেই তাহানিৰ সেই দিন ধৰি গোভা ৰজাই তিৱাসকলৰ যি লোক পৰম্পৰা, লোক লোকাচাৰ, সেইবিলাকক বিভিন্ন জাতি জনগোষ্ঠীৰ জৰিয়তে জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে আৰু তেতিয়াৰ পৰাই আমাৰ গোভা বহাগ বিহুতে হওক বা মাঘ বিহুতে হওক আমাৰ তিৱাসকলৰ এটা নিয়ম আছে যে তিৱাসকলৰ মানে একেলগে আমি পূজা পাঠবিলাক কৰোঁ। আমাৰ সৰ্বোচ্চ দেৱতা হৈছে ভা মহাদেউ, এটা পূজা পাঠবিলাক কৰোঁ। পূজা পাঠবিলাক আমি একেলগতে ভূমি বিধান দি একেলগতে আমি এসাজ খাওঁ আৰু এই বছৰো আমি 2026 চনৰ 20 এপ্ৰিল তাৰিখে সোমবাৰ পৰে সেইদিনাখন আমাৰ পূজা পাৰ্বণবিলাক অনুষ্ঠিত হ'ব আৰু প্ৰথম দিনাখন আমাৰ 18 তাৰিখে খাৰবিল মেলা হ'ব। খাৰবিল মেলাৰ লগতে উৰুকা হ'ব আৰু আমাৰ ৰবিবাৰ দিনাখন অৰ্থাৎ 19 তাৰিখে আমাৰ গৰু বিহু হ'ব আৰু 20 তাৰিখে আমাৰ ঘৰে ঘৰে পূজা পাৰ্বণবিলাক হ'ব।
বছৰটো কুশলে যোৱাৰ কামনাৰে মাজুলীৰ সত্ৰসমূহত ধূপ চাকি লগাই সেৱা আগবঢ়োৱা হয়। যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আজি পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হয়। ভক্তসকলে বৰনামঘৰত অক্ষয়বন্তীৰ সন্মুখত ধূপ, দীপ আৰু নৈবদ্যৰে সেৱা লয়। শিৱসাগৰ জিলাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰংপুৰবাসীৰ সহযোগত ৰংঘৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু পালন কৰিছে। প্ৰতীক স্বৰ্গদেউক লৈ ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিহুৰ লগত সংগতি ৰাখি ৰংপুৰৰ ৰণসিঙা শীৰ্ষক এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত চৰাইদেউ হুঁচৰি দল, নিমাইজান আৰু বকতা হুঁচৰি দলৰ প্ৰদৰ্শনে ৰংঘৰৰ বাকৰি জীপাল কৰি তোলে। বড়ো জনগোষ্ঠীৰ লোকসকলে কালিৰে পৰা বৈশাগু উৎসৱ পালন কৰিছে। এই উপলক্ষে আজি বাথৌ মন্দিৰত প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিফুং, চেৰজা তুলি লৈ গঞাৰ ঘৰে ঘৰে গৈ বৈশাখ উৎসৱৰ গান গাব। এই উৎসৱ 7 দিন ধৰি চলিব। বাক্সা জিলাৰ গধুলি গাঁৱৰ কৃষক ৰাইজে কালি কালদিয়া নদীলৈ গৰু কালদিয়া নদীলৈ গৈ গৰু গা ধুৱাই পৰম্পৰাগত ৰীতি নীতিৰে খাম চেফুং চেৰজাৰ তালে তালে বৈশাগু নৃত্য কৰে। একেদৰে জিলাখনৰ সদৰ মুছলপুৰ, মহকুমা সদৰ শালবাৰী, অঞ্চলী, জালা, হিমলা, বৰমা, সাউদৰ পিঠা, আনন্দ বজাৰ, বাঁহবাৰী আদি বিভিন্ন ঠাইত বৈশাগু উৎসৱৰ আনন্দত মুখৰ হৈ পৰে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চানদ্ৰুপ জাংখাৰত কালি গৰু বিহুৰ লগতে ৰংজালী বৈশাগু পালন কৰা হয়। বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বিহু, বৈশাগু আৰু ভূটানৰ সংস্কৃতিৰ সুন্দৰ সমন্বয় পৰিলক্ষিত হয়। ভূটানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে এই উৎসৱ পালন কৰা হয়। তামোলপুৰ জিলাৰ সদৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ আঞ্চলিক কমিটিৰ উদ্যোগত আজি উলহ মালহেৰে ৰংজালী বৈশাগু উদযাপন কৰা হয়। বড়ো জনগোষ্ঠীৰ চহকী পৰম্পৰা অনুসৰি আজিৰ এই পবিত্ৰ দিনটোত কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীষ গ্ৰহণ কৰাৰ লগতে পৰস্পৰৰ মাজত সমন্বয়ৰ বাৰ্তা বিলোৱাৰ প্ৰচেষ্টা হাতত লোৱা হয়। বৈশাগু উৎসৱৰ কাৰ্যসূচী অনুসৰি কেইবাটাও সাংস্কৃতিক দলে পৰম্পৰাগত বৈশাগু গীত আৰু বাগৰুম্বাকে ধৰি বিভিন্ন নৃত্য পৰিৱেশন কৰে। বৈশাগু উৎসৱ উদযাপন সন্দৰ্ভত উদ্যোক্তাসকলে এইদৰে কয়।
সমান্তৰালভাৱে আমি এটা ভাল লাগিছে যে আমাৰ তামোলপুৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ মানে উদ্যোগত আজি সমন্বয় যিখিনি আপোনালোকে দেখা পাইছে চাগে নিশ্চয় আমাৰ যিটো ভাতৃত্ববোধৰ আমি একেলগে আমি বৈশাগ মানে পালন কৰিছোঁ আৰু ডাঙৰক সন্মান জনাই সৰু ডাঙৰৰ পৰা সন্মান লৈছোঁ। আমি আমাৰ এইটোৱে মানে চেষ্টা যাতে আমি নিখিল বড়ো ছাত্ৰ তামোলপুৰ অঞ্চলখিনি কেনেকৈ মিলা প্ৰীতি থাকিব পাৰোঁ এইটোৱে আমাৰ চেষ্টা।
গোৱালপাৰা জিলাৰ ৰংডুবা গাঁৱৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু উৎসৱ পালনৰ বাবে সাজু হৈছে। গাঁওখনত অহা 11 আৰু 12 বহাগত ৰংজালী বৈশাগু উৎসৱ পালন কৰা হ'ব। ইয়াৰ লগতে প্ৰতিদিনে বাগৰুম্বা নৃত্যৰ অনুশীলন চলি আছে। আনহাতে কোচ ৰাজবংশীসকলেও তেওঁলোকৰ জাতীয় উৎসৱ বিশুৱা উদযাপন কৰিব। অসম সাহিত্য সভাই আজি পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰিছে। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে ৰাজ্যৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5,000 গৰাকী ব্যক্তিক আজি পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত সাহিত্য সভাৰ বিষয়ববীয়াই ঘৰে ঘৰে গৈ সন্মানিত কৰিব। নিজৰ দিন উপলক্ষে ৰাজ্যৰ জাতীয় জীৱনলৈ বৰঙণি যোগোৱা দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত বাস কৰা 65 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক সাহিত্য সভাৰ উদ্যোগত উলগনি পত্ৰ প্ৰেৰণ কৰি সন্মানিত কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে আজি পাটনাৰ লোকভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পাটনাৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল ছৈয়দ আতা হাছনাইনে তেওঁক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰায়। শ্ৰীচৌধুৰীয়ে ৰাজ্যৰ 24 সংখ্যক মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বিজেপিৰ প্ৰথমগৰাকী নেতা। এই অনুষ্ঠানতে জনতা দল ইউনাইটেডৰ নেতা তথা চৰাইৰ বিধায়ক বিজয় কুমাৰ চৌধুৰী আৰু সুপলৰ বিধায়ক বিজেন্দ্ৰ প্ৰসাদ যাদৱেও উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মণিপুৰ চৰকাৰে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত 5খন উপত্যকা জিলাত মোবাইল ডাটা সেৱা কাইলৈ পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিছে। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 5খন উপত্যকা জিলা পশ্চিম ইম্ফল, পূব ইম্ফল, কাকচিং, থৌবাল আৰু বিষ্ণুপুৰত যোৱা 7 এপ্ৰিলৰ পৰা এই সেৱা বন্ধ ৰখা হৈছিল যদিও পুনৰ দুদিনৰ বাবে এই সেৱা বন্ধ ৰখা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ টংলাউবি গাঁৱত এটা পৰিয়ালৰ বাসগৃহত যোৱা 6 এপ্ৰিলৰ নিশা অচিনাক্ত দুৰ্বৃত্তই বোমাৰে কৰা আক্ৰমণত দুটি শিশুৱে প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত দুটি শিশুৰ মৃত্যু হোৱাৰ লগতে মাতৃগৰাকী গুৰুতৰভাৱে আহত হয়। ইয়াৰ পাছতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহ অৱৰোধ কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ গৃহ বিভাগে মণিপুৰত মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ ঘোষণা কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। আজি পহিলা বহাগ, অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটো বছৰটোলৈ কুশল কামনাৰে সত্ৰ, নামঘৰ, মন্দিৰ, দৌল, দেৱালয়ত ভক্তৰ সমাগম। অসম সাহিত্য সভাৰ পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন। বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সম্ৰাট চৌধুৰীৰ শপত গ্ৰহণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।